এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত 40-জনীয়া ভকত বৈষ্ণৱৰ এটা দল আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত নামঘৰ, মণিকূট আৰু ৰাঙলী চৰা নিৰ্মাণ কৰি উলিয়াইছে। একেদৰে কামাখ্যা মন্দিৰৰ এটি আৰ্হিও নিৰ্মাণ কৰা হৈছে। ভকত বৈষ্ণৱৰ এই দলটোৱে ভাগৱত পাঠ, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য আৰু নাম প্ৰসংগ পৰিৱেশন কৰিব। দলটো পৰহিলৈ প্ৰয়াগৰাজত উপস্থিত হ'ব। শিক্ষা বিভাগে প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত কৰিব। কাইলৈ দুয়োবেলা দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত স্নাতক পৰ্যায়ত 39,224 প্ৰাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ত 30,358 প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। টেট পৰীক্ষাৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে বিভিন্ন জিলাত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। জিলাসমূহত জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ সৈতে জড়িত কৰ্তৃপক্ষৰ বাহিৰে আন ব্যক্তিৰ উপস্থিতি নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ চাৰিওফালে বাহন ৰখাৰ ব্যৱস্থা সীমিত কৰা হৈছে। পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, কেলকুলেটৰ, স্মাৰ্ট হাতঘড়ী, ব্লুটুথ আদি ইলেক্ট্ৰনিক সঁজুলি অনাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যোৱা 15 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা শিৱসাগৰ জিলাৰ বেদবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আজি সামৰণি পৰে। বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহাৰজত জয়ন্তীৰ আজি অন্তিম দিনা বিদ্যালয়খনৰ চৌহদৰ পৰা এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে শিক্ষানুষ্ঠানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। শোভাযাত্ৰাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে হুঁচৰি পৰিৱেশন কৰে। উল্লেখযোগ্য যে 1949 চনতে প্ৰতিষ্ঠা লাভ কৰা বেদবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সমগ্ৰ অঞ্চলতে সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইজন খেলুৱৈক গঢ় দি এখন অগ্ৰণী শিক্ষানুষ্ঠানৰূপে নিজৰ এটা সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ডিমা হাছাও জিলাৰ উমৰাংছো আৰক্ষী থানাৰ অধীনৰ 19 কিলোমিটাৰ এলেকাৰ সমীপত আজি পুৱা এটা শোকাবহ স্কুল বাছ দুৰ্ঘটনা সংঘটিত হয়। এটা চৰকাৰী বিবৃতিযোগে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়াই জনাইছে যে এই দুৰ্ঘটনাত এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে 6 গৰাকী ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে। আহত ছাত্ৰ ছাত্ৰীসকলক জৰুৰীকালীন চিকিৎসাৰ বাবে হোজাই হাম চিকিৎসালয়লৈ লৈ যোৱা হয়। নিহত ছাত্ৰীগৰাকী 10 বছৰীয়া ডালিমাৰ ৰংহাংপি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত ছাত্ৰ ছাত্ৰীসকল হল আৰ্কলিংছন হানছে, ফেলিহা সিংথংপি, চৰমুকৰং টেৰাং, দিব্যা ৰংহাংপি, ৰূপলিন ইংটিপি আৰু মালিন টেৰণপি। ইয়াৰ লগতে সামান্যভাৱে আহত আন 16 জন ছাত্ৰ ছাত্ৰীক আৰক্ষীৰ লগতে এটা জৰুৰীকালীন সঁহাৰি দলে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও সম্পূৰ্ণ তদন্ত চলাই থকা হৈছে বুলি জিলাখনৰ প্ৰশাসনে জানিবলৈ দিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সমূহীয়া অনাতাঁৰ কেন্দ্ৰ বিষয়ক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত ৰাজ্যখনৰ সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ উপস্থাপক উপস্থিত থাকিব। অনুষ্ঠানত থাকিব সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী অন্যতম বাটকটীয়া ভাস্কৰ জ্যোতি আচাৰ্য আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ। মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত বন বিভাগ তথা প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক আৰু আন কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত আজি জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পাদন কৰা হয়। 2023-24 বৰ্ষত 56টা প্ৰজাতিৰ প্ৰায় 8,000 পক্ষীৰ তুলনাত এইবাৰ প্ৰায় 10,000 প্ৰজাতিৰ পক্ষী আছে বুলি গণনাকাৰীসকলে প্ৰকাশ কৰিছে। অভয়াৰণ্যখনত পক্ষীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে কেইবাটাও নতুন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছে বুলি পবিতৰা অভয়াৰণ্যৰ বন আঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিছে। অহা 19 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত 15-জনীয়া এই দলটোত শুভমন গিল, যশস্বী জয়সৱাল, বিৰাট কোহলি, KL ৰাহুল, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, জসপ্ৰীত বুমৰাহ, মহম্মদ শামী, আৰ্শদীপ সিং আৰু কুলদীপ যাদৱে স্থান লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।